বাইবেল অধ্যয়নৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তি বচনলৈ আপোনাক ওলগ জনাইছো।
আজি দেই পবিত্ৰ ক্ষণতে উজলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ ঘাট প্ৰতিঘাটবোৰে আপোনাক ভাৰাক্ৰান্ত কৰিছে নেকি? জীৱনৰ জটিলতাবোৰৰ ভাৰত আপুনি দিশহাৰা হৈছে নেকি? প্ৰিয় শ্ৰোতা, তেন্তে আপুনি এই অনুষ্ঠানটি শেষলৈকে মনোযোগেৰে শুনিব। প্ৰভু যীশুৰ বাণীয়ে নিশ্চয় আজি কঢ়িয়াই আনিব আপোনাৰ জীৱনলৈ এক নতুন ছন্দ। দিশহাৰা জীৱনক এক সঠিক দিশ প্ৰদৰ্শন কৰিবলৈ এয়া আপোনালৈ আগবঢ়াইছো পবিত্ৰ বাইবেল শাস্ত্ৰৰ শিক্ষামূলক অনুষ্ঠান ভক্তি বচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আহিছেনে? শুনি বাৰু কেনে পাইছে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ চিঠি লিখিবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়ে দুখাৰিমান লিখি পঠিয়াওকচোন। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে চুটিকৈ প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আমাৰ আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যামিক দিশৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই গালাটীয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি 9 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিম। যোৱা অনুষ্ঠানত আমি আলোচনা কৰিছিলো যে পাচনি পৌলে অতি স্পষ্টভাৱে জনাই দিছে যে গালাটীয়া লোকসকলে যদি সুন্নত কৰা আদি বিভিন্ন বিধি বিধান পালন কৰিবলৈ যায়, তেনেহলে তেওঁলোকে সকলোবিলাক বিধি বিধান পালন কৰিবলৈ ধৰুৱা হৈ থাকিব লাগিব। পৰিত্ৰাণ লাভ কৰাৰ পাছত পুনৰ বিধি বিধানৰ অধীন হবলৈ গ'লে অনুগ্ৰহৰ পৰা খহি পৰা বুজাব। যি লোকে নিজকে ধাৰ্মিক বুলি বিবেচনা কৰে, সেই লোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হোৱা লোক, অনুগ্ৰহৰ পৰা খহি পৰা লোক। আমি কোনো লোক সম্পূৰ্ণ শুদ্ধ সিদ্ধ নহয়। আমি ভৱিষ্যতৰ ধাৰ্মিকতাৰ আশালৈ আত্মাৰে বিশ্বাসেৰে বাট চাই আছো। সেই ধাৰ্মিকতাৰ আশা হৈছে যীশুখ্ৰীষ্ট। আমি খ্ৰীষ্টক মুখামুখিকৈ লগ পোৱাৰ পাছতহে সম্পূৰ্ণ তেওঁৰ নিচিনা হ'ম, সেয়া হ'ব ভৱিষ্যতৰ কথা। কিন্তু এই জীৱনত আমি সেই আশা লৈ বিশ্বাসেৰে আত্মাৰ জীৱন যাপন কৰিব লাগিব। পৌলে কৈছে, সুন্নতে খ্ৰীষ্টত একো সাৰ্থক নকৰে, অৰ্থাৎ খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত সুন্নত কৰা নিৰৰ্থক, কিন্তু প্ৰেমৰ দ্বাৰা কাৰ্যসাধক বিশ্বাসহে প্ৰকৃত কথা। তেওঁ গালাটীয়া লোকসকলক প্ৰশ্ন কৰিছে, তোমালোক প্ৰথমতে ঠিকেই আছিলা, কিন্তু এতিয়ানো তোমালোক কিয় সত্যৰ প্ৰতি অৰ্থাৎ খ্ৰীষ্টৰ প্ৰতি অবাধ্য হলা? তেওঁলোকৰ এই মতি খ্ৰীষ্টৰ পৰা নহয়। অৰ্থাৎ যি যিহুদীপন্থী লোকসকলে গালাটীয়া লোকসকলক মুচিৰ বিধানৰ অধীন হবলৈ বিভ্ৰান্ত কৰিছে, সেই লোকসকল প্ৰকৃততে খ্ৰীষ্টৰ সেৱক নহয়। আজি আমি 9 নম্বৰ পদৰ পৰা চাই যাম। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো, আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? বাইবেলৰ পৰা পঢ়ি দিছো গালাটীয়া 5 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। অলপ খমিৰে সনা পিঠাগুড়িৰ আটাইখিনি ফুলাই। বাইবেলত পুৰণি নিয়ম আৰু নতুন নিয়ম দুয়ো ভাগতেই খমিৰক বেয়া বা অসততাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। খমিৰক শুভবাৰ্তা বুলি কোৱা হোৱা নাই। মঠি 16 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত প্ৰভু যীশুৱে শিষ্যসকলক ফৰিচীবিলাকৰ খমিৰৰ পৰা সাৱধান হবলৈ সকীয়াই দিয়া আমি দেখিবলৈ পাওঁ। আমি ভাবো ঠিক একেদৰে আজি আমি বিধি বিধানৰ খমিৰৰ পৰা সাৱধানে থকা উচিত। এই বিধি বিধানৰ নীতিটো শুভবাৰ্তা বিৰোধী নীতি। বিধি বিধানৰ নীতিয়ে আচলতে এনেদৰে কয় যে প্ৰায় 2000 বছৰ আগতে প্ৰভু যীশুৱে যেতিয়া ক্ৰুচৰ ওপৰত নিজকে বলি হিচাপে আগবঢ়ালে, তেওঁ মানৱৰ পৰিত্ৰাণৰ বাবে প্ৰয়োজনীয় সকলোখিনি কৰিব নোৱাৰিলে। গতিকে আমি বিভিন্ন বিধি বিধান পালন কৰি পৰিত্ৰাণৰ বাবে বাকী থকা কামখিনি নিজে সম্পূৰ্ণ কৰিব লাগিব। কিন্তু প্ৰিয় শ্ৰোতা, বাইবেলে জানো এনেকুৱা কথা শিকায়। বাইবেলে আমাক অতি স্পষ্টভাৱে কয় যে যেতিয়া আমি প্ৰভু যীশুক গ্ৰহণ কৰো আমি সম্পূৰ্ণ পৰিত্ৰাণ গ্ৰহণ কৰো। মানৱৰ পৰিত্ৰাণৰ বাবে প্ৰয়োজনীয় সকলোখিনি কাম প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত কৰি থৈ গল। তাত আমি যোগ দিবলগীয়া একো নাই। প্ৰভু যীশুক গ্ৰহণ কৰাৰ লগে লগেই আমি সম্পূৰ্ণখিনি পৰিত্ৰাণ লাভ কৰো। পৰিত্ৰাণ আমি এবাৰতেই গ্ৰহণ কৰো। পৰিত্ৰাণ গ্ৰহণ কৰাৰ পাছত আমি হয়তো নানা ধৰণৰ আম্মিক অভিজ্ঞতা লাভ কৰিব পাৰো, কিন্তু সেইবোৰে আমাৰ পৰিত্ৰাণত একো যোগ নিদিয়ে। পৰিত্ৰাণৰ পৰিমাণ কম বেছি নহয়। খ্ৰীষ্টই পৰিত্ৰাণৰ কাৰণে সকলোখিনি কৰিলে। কেৱল তেওঁই সেই পৰিত্ৰাণ আমাক দিব পাৰে। এই কথা মানুহে মানি ল'বলৈ বেয়া পায়, কাৰণ মানুহে নিজেও কিবাকিবি কৰি সৎকৰ্ম কৰি গৌৰৱ ল'বলৈ ভাল পায়। মানুহে নিজৰ গুণ জাহিৰ কৰিবলৈ পালে ভাল পায়। যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ লগতে নানা ধৰণৰ ধৰ্মীয় ৰীতি নীতি পালন কৰি নিজকে ধাৰ্মিক অনুভৱ কৰিবলৈ পালে মানুহে ভাল পায়। সেইকাৰণেই প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাত অলপ কিবাকিবি ভেজাল দি বা যোগ দি সেই শুভবাৰ্তা আকৰ্ষণীয় কৰিব খোজে, কাৰণ খ্ৰীষ্টৰ শুভবাৰ্তাক জগতে মূৰ্খতা বুলি কয় বুলি বাইবেলত লিখা আছে। গতিকে সেই শুভবাৰ্তাক মানুহৰ বাবে গ্ৰহণীয় কৰিবলৈ বহুতো লোকে শুভবাৰ্তাত ভেজাল দিয়ে। কেক, বিস্কুট, লোফ আদি তৈয়াৰ কৰোতে যেনেকৈ খমিৰ দিয়া হয় আৰু সেই খোৱা বস্তুবোৰ লোভনীয় হৈ পৰে, ঠিক তেনেকৈ শুভবাৰ্তাটো ভেজাল দি শুভবাৰ্তাক লোভনীয় কৰি তুলিবলৈ বহুতে চেষ্টা কৰে, কিন্তু তেনে নকৰিবলৈ আমাক সচেতন কৰি দিয়া হৈছে। তোমালোকে আন একো নাভাবিবা বুলি তোমালোকৰ বিষয়ে মই প্ৰভুত দৃঢ় প্ৰত্যয় কৰো, কিন্তু যিজনে তোমালোকক অস্থিৰ কৰে যিকোনো নহওক তেওঁ নিজ দণ্ড ভোগ কৰিব। গালাতিয়া লোকসকলক যিহুদীপন্থী লোকসকলে অপথে লৈ গৈছিল। তেওঁলোকক মুচিৰ বিধানৰ অধীন কৰিব ধৰিছিল আৰু খ্ৰীষ্টৰ প্ৰকৃত শুভবাৰ্তা ভেজাল কৰিছিল। কিন্তু পাচনি পৌলে বিশ্বাস কৰিছিল যে গালাতিয়া লোকসকলে তেওঁলোকৰ ভুল বুজি পাব আৰু আকৌ প্ৰকৃত শুভবাৰ্তালৈ উভতি আহিব, বিধি বিধানৰ বন্ধনৰ পৰা আঁতৰি আহিব। তেওঁ কৈছে, তোমালোকৰ বিষয়ে মই প্ৰভুত প্ৰত্যয় কৰো। গালাতিয়া লোকসকলক খ্ৰীষ্টৰ প্ৰকৃত শুভবাৰ্তাৰ পৰা আঁতৰাই নিয়া সেই যিহুদীপন্থী লোকসকলে যে নিজৰ দণ্ড নিজে ভোগ কৰিব সেই কথাও পৌলে প্ৰকাশ কৰিছে। প্ৰিয় শ্ৰোতা, আমি বাৰু সাৱধান হোৱা উচিত নহয়নে? প্ৰভু যীশুৰ শুভবাৰ্তা যেতিয়া আমি আনক কওঁ, আমি অলপো ইফাল সিফাল নকৰাকৈ প্ৰকৃত শুভবাৰ্তা ঘোষণা কৰা উচিত। তদুপৰি আমি যাতে কোনো বিশ্বাসী লোকক অস্থিৰ নকৰো তাৰ বাবেও সাৱধান থকা উচিত। হে ভাইবিলাক, মই সুন্নতৰ বিধি যদি এতিয়া প্ৰচাৰ কৰো তেন্তে তাৰণা ভোগ আৰু কৰো কিয়? প্ৰচাৰ কৰা হলে ক্ৰুচৰ বিঘিনি লুপ্ত হলহেঁতেন। এই পদটো বিশেষভাৱে মন কৰা উচিত। ইয়াত এটা ডাঙৰ গুৰুত্বপূৰ্ণ যুক্তি দাঙি ধৰা হৈছে। পৌলে প্ৰশ্ন কৰিছে, মই সুন্নতৰ বিধি যদি এতিয়া প্ৰচাৰ কৰো তেন্তে তাৰণা ভোগ আৰু কৰো কিয়? প্ৰকৃত শুভবাৰ্তাৰ লগত কিবাকিবি যোগ দিলে মানুহৰ বাবে গ্ৰহণীয় হৈ পৰে। প্ৰকৃত সহজ সৰল শুভবাৰ্তা মানুহে গ্ৰহণ কৰি ল'বলৈ বেয়া পায়। শুভবাৰ্তা ঘোষণা কৰিলে বহুতো মানুহে বেয়া পায়। বহুতো মানুহে শুভবাৰ্তা সহ্য কৰিব নোৱাৰে, কাৰণ খ্ৰীষ্টৰ শুভবাৰ্তাই মানুহক পাপী আৰু অসহায় বুলি দেখুৱায় আৰু মুক্তি লাভ কৰিবলৈ যে খ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰা প্ৰয়োজন সেই কথা প্ৰতিপন্ন কৰে। খ্ৰীষ্টৰ শুভবাৰ্তা গ্ৰহণ কৰিলে মানুহৰ নিজৰ গৌৰৱ কৰাৰ কোনো স্থলেই নাথাকে। পাচনি পৌলে যদি খ্ৰীষ্টৰ শুভবাৰ্তাৰ লগত মুচিৰ বিধি বিধান মিহলাই চুন্নত কৰা প্ৰথাৰ কথাও সাঙুৰি দি প্ৰচাৰ কৰিলেহেঁতেন, তেনেহলে তেওঁক যিহুদী লোকসকলে ইমান বেয়া নাপালেহেঁতেন, ইমান তাৰণা ইমান অত্যাচাৰ নকৰিলেহেঁতেন। কিন্তু পাচনি পৌলে সেই কাম কৰা নাছিল। তেওঁ খ্ৰীষ্টৰ শুভবাৰ্তা স্পষ্ট ৰূপত নিৰ্ভেজালভাৱে ঘোষণা কৰিছিল আৰু সেইকাৰণে নানা ধৰণৰ অত্যাচাৰ সহ্য কৰি আহিছিল। গতিকে এতিয়া পাচনি পৌলে চুন্নত হবলৈ আগবঢ়া, মুচিৰ বিধানৰ অধীন হ'ব খোজা গালাতিয়া বিশ্বাসীসকলক প্ৰশ্ন কৰিছে, যদি খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ পাছত চুন্নত হ'ব পাৰিয়েই তেনেহলে তেওঁ সেই কথা আগতেই প্ৰচাৰ কৰি আহিলেহেঁতেন, তেতিয়া তেওঁ ইমান দুখ কষ্টৰ সন্মুখীন হ'ব নালাগিলেহেঁতেন। কিন্তু সেই কথা ভুল হলহেঁতেন। অৰ্থাৎ পাচনি পৌলে গালাতিয়া বিশ্বাসীসকলক এই কথা বুজাই দিছে যে খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত চুন্নত হোৱা নাইবা আন বিধি বিধানৰ অধীন হবলৈ যোৱাটো ভুল। ক্ৰুছৰ বিঘিনি লুপ্ত হলহেঁতেন। জাগতিক মানুহৰ বাবে ক্ৰুছ বিঘিনিস্বৰূপ, নিজৰ সামৰ্থত ভৰসা কৰা সকলো মানুহৰ বাবে ক্ৰুছ বিঘিনিস্বৰূপ। ক্ৰুছে মানুহক জনায় যে মানুহৰ ধৰ্মকৰ্ম আদিয়ে তেওঁক বচাব নোৱাৰে। ক্ৰুছে দাৰ্শনিকসকলকো আমনি দিয়ে, কাৰণ ক্ৰুছে যুক্তিক নহয় বিশ্বাসকহে আগস্থান দিয়ে। ক্ৰুছ বিভিন্ন সংস্কৃতিৰ কাৰণেও আপত্তিজনক, কাৰণ ক্ৰুছৰ সত্য আনকি সামান্য কেঁচুৱা এটাইও বুজিব পৰাকৈ সহজ সৰল। জাত পাত উচ্চ নিচ আদিত বিশ্বাস ৰখাসকলৰ কাৰণেও ক্ৰুছ বিঘিনিস্বৰূপ, কাৰণ ক্ৰুছে সকলো লোককে সমান স্থান দিয়ে, কোনো ভেদাভেদ নাই। মানুহৰ অহংভাৱৰ বাবেও ক্ৰুছ বিঘিনিস্বৰূপ, কাৰণ ক্ৰুছে সকলোকে নম্ৰ হৈ পাপী বুলি মানি লৈ খ্ৰীষ্টৰ শৰণাগত হবলৈ কয়। ক্ৰুছে মানুহক অতি অধম পাপী বুলি প্ৰকাশ কৰে, গতিকে গৌৰৱ কৰিব খোজা মানুহৰ বাবে ই বিঘিনিস্বৰূপ। ক্ৰুছে মানুহক কয় নতুন জন্ম ল'বলৈ, সেইবাবে মানুহৰ বাবে ই বিঘিনিস্বৰূপ। বিধাত পণ্ডিত নিকোডিম যেতিয়া খ্ৰীষ্টৰ ওচৰলৈ আহিছিল, তেতিয়া খ্ৰীষ্টই তেওঁক কৈছিল, তুমি নতুনকৈ জন্ম পাব লাগে। সেই কথাটো নিকোডিমৰ কাৰণে প্ৰায় অপমানজনক কথা যেন আছিল। সেইবাবেই আজিও নতুন জন্মৰ কথা শুনিবলৈ মানুহে বেয়া পায়। বহুতো লোকে ভাবে যে তেওঁলোক ঠিকেই আছে, তেওঁলোক ভাল, নতুন জন্ম লোৱাৰ কি প্ৰয়োজন, গতিকে তেওঁলোকে নতুন জন্ম ল'ব লাগে বুলি ক'লে বেয়া পায়। খ্ৰীষ্ট বিঘিনিস্বৰূপ জাগতিক মানুহৰ বাবে। পৌলে কৈছে যদি তেওঁ সুন্নত হোৱা আৰু আন আন বিধি বিধান পালন কৰাৰ সপক্ষে ক'লেহেঁতেন, তেতিয়াহ'লে মানুহে কথাবোৰ গ্ৰহণ কৰিবলৈ টান নাপালেহেঁতেন, ক্ৰুছৰ বিঘিনি লুপ্ত হলহেঁতেন। কিন্তু তেওঁ সেই কাম কৰা নাই, কাৰণ সেই কাম ভুল। অৰ্থাৎ খ্ৰীষ্টক গ্ৰহণ কৰিলেই পৰিত্ৰাণ পায়, আন কোনো বিধি বিধান পালন কৰাৰ প্ৰয়োজন নাই, এইটোহে প্ৰকৃত সত্য বুলি পৌলে বুজাইছে। প্ৰিয় শ্ৰোতা, আমি আন এটা কথাও মন কৰা উচিত। আমি যেতিয়া জগতৰ আগত নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দি জীৱন যাপন কৰো, আমি এটা বিষয়ত সাৱধান হ'বলগীয়া হয়, আৰু সাৱধান হোৱা উচিত যেন আমি নিজে ক্ৰুছৰ বিঘিনিস্বৰূপ নহওঁ। আমাৰ জীৱন, আমাৰ চাল চলন, আমাৰ আচাৰ ব্যৱহাৰে যাতে ক্ৰুছৰ বাধা হিচাপে থিয় নিদিয়ে। তদুপৰি আমি শুভবাৰ্তা ঘোষণা কৰোতেও সাৱধান হ'ব লাগে যাতে আমি সঠিক শুভবাৰ্তাহে দিওঁ, নহলে আমি ক্ৰুছৰ বিঘিনিস্বৰূপ হ'ব পাৰোঁ। এতিয়া 12 নম্বৰ পদটো পাঠ কৰি দিম। যিবিলাকে তোমালোকক লণ্ডভণ্ড কৰে, তেওঁবিলাকে নিজে নিজৰ ছেদন কৰা ভাল। গালাটীয়া লোকসকলক লণ্ডভণ্ড কৰিছিল সেই যিহুদীপন্থী লোকসকলে। তেওঁলোকে নিজক লৈয়েই মূৰ ঘমোৱা ভাল, গালাটীয়া লোকসকলক দিগ দিয়া উচিত নহয়। এতিয়া 13 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। কিয়নো হে ভাইবিলাক, তোমালোক স্বাধীনতাৰ নিমিত্তেহে আমন্ত্ৰিত হলা, কেৱল সেই স্বাধীনতাই তোমালোকৰ মাংসৰ অভিলাষ পূৰ কৰিবৰ উপায় নহওক, কিন্তু প্ৰেমেৰে এজনে আনজনৰ দাস্যকৰ্ম কৰা। খ্ৰীষ্টই আমাক স্বাধীনতাৰ নিমিত্তে আমন্ত্ৰণ কৰে। তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি সকলো বিধি বিধানৰ পৰা মুক্ত হওঁ। আমি আৰু বিধি বিধানৰ অধীন হ'ব নালাগে, কিন্তু সেই স্বাধীনতাক আমি আমাৰ মাংসিক অভিলাষ পূৰণ কৰাত ব্যৱহাৰ কৰিব নালাগে, বৰং প্ৰেমৰ ভাৱেৰে আনৰ উপকাৰৰ বাবেহে কাম কৰিব লাগে। আচলতে মানুহে তিনি ধৰণে খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব পাৰে, তাৰে দুটা ধৰণ বিফল হবই। প্ৰথমটো হৈছে বিধি বিধানৰ জীৱন। এইটো কথাকে পৌলে ইয়াত আলোচনা কৰা আমি দেখিছো। খ্ৰীষ্টীয় জীৱন বিধি বিধানৰ জীৱন নহয় আৰু হবও নোৱাৰে। দ্বিতীয়তে যি খুচি তাকে কৰো বুলিও খ্ৰীষ্টীয় জীৱন যাপন কৰা উচিত নহয়, তেতিয়াও বিফল হ'ব লাগিব। এই বিষয়ে পৌলে ৰোমিয়া পত্ৰৰ 6 নম্বৰ অধ্যায়ত বিশেষভাৱে আলোচনা কৰিছে। আমি অনুগ্ৰহেৰে পৰিত্ৰাণ লাভ কৰাৰ পাছত আকৌ পাপপূৰ্ণ জীৱন কটাব পাৰোনে? তাৰ উত্তৰত পৌলে কৈছে কেতিয়াও নহয়। আমি পাপত জীয়াই থাকি খ্ৰীষ্টিয়ান জীৱন যাপন কৰিব নোৱাৰো। আমি কেতিয়াবা বিফল হৈ পাপত পৰিব পাৰো, কিন্তু যদি আমি খ্ৰীষ্টীয় বিশ্বাসী লোক হওঁ তেনেহলে সেই পাপৰ পৰা উঠি আহিবলৈ যত্ন কৰিমেই। সেই অপব্যয় পুত্ৰই গাহৰিৰ গঁড়াললৈকে অধঃপতিত হৈছিল, কিন্তু তেওঁ সেই গঁড়ালত চিৰদিন থকা নাছিল। পুনৰ পিতাকৰ গুৰিলৈ তেওঁ উভতি আহিছিল। একেদৰে খ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হোৱা লোকে কেতিয়াবা কোনো পাপত পতিত হলেও পুনৰ পিতৃ ঈশ্বৰৰ সহভাগিতালৈ ঘূৰি আহিবই। মুঠতে খ্ৰীষ্টিয়ান জীৱন বিধি বিধানৰ নিয়মো নহয়, যি খুচি তাকেই কৰি যোৱা তেনেকুৱা জীৱনো নহয়। খ্ৰীষ্টীয় জীৱন এনেকুৱা এটা জীৱন, সেই জীৱনটো হৈছে স্বাধীনতাৰ জীৱন, আৰু এই স্বাধীনতা খ্ৰীষ্টই দিয়া স্বাধীনতা। এই স্বাধীনতাৰ জীৱননো কি, সেই বিষয়ে পৌলে বাকী পদকেইটাত আৰু আলোচনা কৰা আমি দেখিবলৈ পাম। বিধি বিধানৰ কথা কওঁতে কেৱল দহ আজ্ঞাৰেই নহয়, মানুহে নিজে বনাই লোৱা নীতি নিয়মৰ কথাও বুজোৱা হয়। এবাৰ এগৰাকী মহিলাৰ বিষয়ে এজন মানুহে মন্তব্য কৰিছিল, সেই মহিলাগৰাকী নিশ্চয় খ্ৰীষ্টীয় বিশ্বাসী নহয় কাৰণ তেওঁ মুখত চূণ কাম কৰে। কিন্তু আমি জানো তেনেদৰে ভবা উচিত, মুখত চূণ কাম কৰা মানে বিশ্বাস নকৰা বুজাই জানো। এই উদাহৰণটো আমি এইকাৰণেই দিছো যে আমি নিজে কিছুমান নীতি নিয়ম বনাই লৈ সেই নীতি নিয়মবোৰ আনৰ ওপৰত জাপি দিব খোজো। কিন্তু খ্ৰীষ্টীয় জীৱন এনেকুৱা নীতি নিয়মৰ জীৱন নহয়, এই জীৱন স্বাধীনতাৰ জীৱন। ঠিক একেদৰে আমি কি পিন্ধো, কি খাওঁ, সেইবোৰ লৈও কোনো ধৰণৰ ধৰাবন্ধা নিয়ম আমি বান্ধি দিব নোৱাৰো। মাংস আমি খাবও পাৰো নাখাবও পাৰো, খোৱা নোখোৱাৰ দ্বাৰা কোনো ঈশ্বৰৰ আগত গ্ৰাহ্য বা অগ্ৰাহ্য নহয়। মুঠতে খ্ৰীষ্টীয় জীৱন এনেকুৱা কোনো বিধি বিধানৰ জীৱন নহয়, ই স্বাধীনতাৰ জীৱন, খ্ৰীষ্টত লাভ কৰা স্বাধীনতা। আনহাতে ই যি খুচি তাকে কৰাৰ জীৱনো নহয়, সেইবাবে পৌলে কৈছে খ্ৰীষ্টত লাভ কৰা স্বাধীনতা আমি অপপ্ৰয়োগ কৰিব নালাগে, আমাৰ মাংসিক অভিলাষ পূৰণ কৰিবলৈ ব্যৱহাৰ কৰিব নালাগে। আচলতে ঈশ্বৰৰ অনুগ্ৰহেহে আমাক বেয়া কাম কৰাৰ পৰা আঁতৰাই ৰাখিব পাৰে আৰু ভাল কাম কৰিবলৈ সহায় কৰিব পাৰে। সন্তান এটিক কিবা কাম কৰিবলৈ বাধা দি থাকিলে সেই কামটোকেই সন্তানটিয়ে কৰিব খোজে, কিন্তু সন্তানটিয়ে যেতিয়া নিজে বুজি পায় কি কৰিলে মাক দেউতাকে ভাল পায়, তেতিয়া মাক দেউতাকৰ মনত আনন্দ দিবলৈ সন্তানটিয়ে চেষ্টা কৰে। খ্ৰীষ্টীয় বিশ্বাসী লোকজনে ঈশ্বৰক ভাল পায়, প্ৰেম কৰে, কাৰণেই সৎ জীৱন যাপন কৰিবলৈ ইচ্ছা কৰে, কোনো বিধি বিধানৰ ভয়ত নহয়। আমি ঈশ্বৰৰ পৰিচৰ্যা কৰো কাৰণ আমি ঈশ্বৰক প্ৰেম কৰো। প্ৰভু যীশুৱে শিষ্যসকলক কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা, যোহন 14 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজৰ কোনোবাই বাৰু খ্ৰীষ্টক প্ৰেম নকৰো বুলি ক'ব পাৰিবনে? তেন্তে খ্ৰীষ্টীয় বিশ্বাসীসকলে খ্ৰীষ্টৰ আজ্ঞাবোৰ পালন কৰিবলৈ ইচ্ছা কৰিবই। মুঠতে খ্ৰীষ্টীয় জীৱনৰ মূল নীতি হৈছে প্ৰেম, কিন্তু বিধি বিধানৰ নীতি প্ৰেমৰ নীতি নহয়, ভয়ৰ নীতি। প্ৰিয় শ্ৰোতা, সফল খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ হলে আমি খ্ৰীষ্টক প্ৰেম কৰিবলৈ শিকিব লাগিব, আৰু সেই প্ৰেমৰ গুণতেই আমি আন লোকসকলকো প্ৰেম কৰিব পাৰিম, আমাৰ জীৱন ভাল হৈ পৰিবই। 14 নম্বৰ পদ, কিয়নো তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা, এই এক বচনতে সমুদায় বিধান সিদ্ধ হৈছে। প্ৰভু যীশুক সকলোতকৈ ডাঙৰ আজ্ঞা কি বুলি সোধাৰ সময়তো তেওঁ ঠিক এই উত্তৰটোকেই দিছিল। সকলোবোৰ বিধি বিধানৰ মূল কথা হৈছে প্ৰেম, ঈশ্বৰৰ প্ৰতি প্ৰেম, ওচৰ চুবুৰীয়াৰ প্ৰতি প্ৰেম। যি লোকে নিজকে নিজে ধাৰ্মিক বুলি ভাবি থাকে তেওঁ নিজক পৰীক্ষা কৰি চোৱা উচিত, তেওঁ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰে নে নকৰে। আমি জানো খ্ৰীষ্টৰ স্বৰ্গীয় প্ৰেমৰ বলতহে আমি আনক আমাৰ নিচিনাকৈ প্ৰেম কৰিবলৈ সক্ষম হ'ব পাৰিম, কোনো বিধি বিধানৰ বলত নহয়। সকলোকে প্ৰেম কৰিব লাগে বুলি চৰকাৰে এখন আইন বনাই দিলে জানো মানুহে মানুহক প্ৰেম কৰিব, কিন্তু খ্ৰীষ্টৰ মহান প্ৰেমে আমাৰ হৃদয় সলনি কৰি দিয়ে। পবিত্ৰ আত্মাই আমাক সহায় কৰে প্ৰেমপূৰ্ণ জীৱন যাপন কৰিবলৈ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় জীৱন যাপনৰ মূল নীতি প্ৰেমহে। সেই প্ৰেম প্ৰথমে ঈশ্বৰেই আমালৈ দেখুৱালে, কিয়নো তেওঁ জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলে যাতে কোনো নষ্ট নহয়, তেওঁত বিশ্বাস কৰি যাতে অনন্ত জীৱন লাভ কৰিব আমি পাৰো। তেওঁ আমাক প্ৰথমতেই প্ৰেম দেখুৱালে, তাৰ প্ৰতিদানত আমি সেই প্ৰেমৰ প্ৰতি সঁহাৰি দি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি এক প্ৰেমপূৰ্ণ জীৱন যাপন কৰা উচিত নহয়নে বাৰু? ঈশ্বৰৰ প্ৰতি প্ৰেম, মানুহৰ প্ৰতি প্ৰেম সকলো সময়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰা উচিত নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889।
আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, গৈছিলেহে মোৰ গোহালি ঘৰ তেওঁ জনম ধৰিলে, সেই আনন্দত শুভ বাতৰি, সেই আনন্দত শুভ বাতৰি, ভাল পাওঁ
নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
স্বৰূপৰ প্ৰাণ অৰ্পিলে আমাৰ জীৱন দিবলৈ, আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ তেলৈ, স্বৰূপৰ প্ৰাণ অৰ্পিলে আমাৰ জীৱন দিবলৈ, তেওঁৰ মহান ত্যাগৰ বাণী, তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, কুকরিরে করকলৈ গৈ, কুকরিরে করকলৈ গৈ, আজি নিবেদিছে আমার হকে বাণী, হে মহান আশাৰ বাণী, ভাল পাওঁ মই।